এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ছুইজাৰলেণ্ডৰ ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি গ্ৰহণ, কোকৰাঝাৰৰ কাৰিগাঁৱৰ পৰিস্থিতি সুস্থিৰ, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ চিৰাঙত পৰিস্থিতি পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা অৰ্চনা, কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ দুখন খেলত আজি পঞ্জাৱৰ বিৰুদ্ধে কেৰালাৰ আৰু ওড়িশাৰ বিৰুদ্ধে মেঘালয়ৰ জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ চতুৰ্থ দিনা স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক গোলকীয় মঞ্চলৈ লৈ যোৱাৰ উদ্দেশ্যে 5খন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু বিনিয়োগকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বিশ্বৰ ভালেকেইটা কোম্পানীয়ে অসমৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। বিভিন্ন কোম্পানীয়ে ৰাজ্যখনত প্ৰায় 1,00,000 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভোছত এই সন্মিলনত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উপকৃত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইতিমধ্যে এই সন্মিলনত অসমে 10খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি গ্ৰহণ কৰা হয়। শুনানিকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন দুখন প্ৰত্যাহাৰ কৰাৰ বাবে অভিযুক্ত দুজনৰ অধিবক্তাই আদালতৰ অনুমতি বিচাৰে। অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা লোক অধিবক্তা জিয়াউল কামাৰে বিষয়টোৰ বিৰোধিতা নকৰাত আদালতে অভিযুক্ত দুজনৰ জামিন আবেদন প্ৰত্যাহাৰ কৰাৰ অনুমতি দিয়ে। ইয়াৰ পাছত এই গোচৰৰ আন তিনিজন অভিযুক্ত অমৃত প্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। শুনানিৰ সময়ত লোক অধিবক্তাই অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰে। একেদৰে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়েও অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতাৰে আদালতত আবেদন দাখিল কৰে। ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত অহা 30 জানুৱাৰীত অভিযুক্ত তিনিজনৰ জামিন আবেদন সন্দৰ্ভত ৰায় প্ৰদানৰ দিন ধাৰ্য কৰে। শুনানিৰ অন্তত গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
আজি গোটেই কেছটোৰ জামিনৰ শুনানিৰ কাৰণে আছিলে আৰু চাৰ্জ হিয়েৰিঙৰ কাৰণে আছিলে, কিন্তু তাৰে মাত্ৰ 3জনৰ কাৰণে হ'ল অমৃত প্ৰভা, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। বাকী কেইজনে জামিনৰ যিটো আবেদন আছিল সেইকেইখন উঠাই লৈছে, তেওঁলোকে উইথড্ৰ কৰিছে বেইল পিটিশ্যন। আৰু গোটেই শুনানি হোৱাৰ পিছত অহা 30 তাৰিখে এই বেইলৰ ওপৰত ৰায়দানটো দিব, তেওঁলোকক বেইল দিয়ে নে নিদিয়ে। চৰকাৰী পক্ষ যিটো কথা কৈছিলে যে আমি বেইল পিটিশ্যনৰ অবজেকশ্যন দিম, একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে। আৰু অমৃত প্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিছন দিলে।
কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি মঙলবাৰৰ বিয়লিৰ পৰা সুস্থিৰ হৈ আছে। অঞ্চলটোত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই। সুৰক্ষা বাহিনীয়ে অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু আৰক্ষী আৰু সেনাবাহিনীৰ দলে স্পৰ্শকাতৰ এলেকাসমূহত নিয়মীয়াভাৱে পহৰা দি আছে। প্ৰভাৱিত এলেকাৰ প্ৰায় 25খন গাঁৱৰ লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। এই লোকসকলে নিজ বাসগৃহলৈ উভতি যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে যদিও নিজ নিজ গাঁওসমূহত পৰ্যাপ্ত আৰু স্থায়ী সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধিৰ দলে আজি পুৱা জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বিটিচিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আছিল। জিলাখনত সেনাবাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল অব্যাহত আছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি চিৰাঙত সাংবাদিকৰ আগত কয় যে তেওঁ বিভিন্ন নাগৰিক সংগঠনসমূহৰ সৈতে কালি কথা বতৰা পাতি পৰিস্থিতি সুস্থিৰ কৰি ৰখাৰ বাবে আহ্বান জনাইছে। যোৱা এদিনত জিলাখনত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে আশ্ৰয় শিবিৰত থকা অধিকাংশ লোকে আজিৰ ভিতৰতে নিজ নিজ বাসগৃহলৈ উভতি গৈছে বুলি জানিবলৈ দিয়ে।
কোকৰাঝাৰত যি ঘটনা হৈছিল আচলতে অকণমান ভুল বুজাবুজিৰ কাৰণে এনেকুৱা এটা ঘটনা হ'ল, আৰু যি নহওক আমাৰ সকলোৰে কাৰণে এইটো দুখৰ ঘটনা আছিল বা চিন্তাৰ উদ্বেগৰ ঘটনা আছিল। যোৱা দুদিন ধৰি মই সম্পূৰ্ণ যোগাযোগত আছোঁ, যোৱাকালিও মই কোকৰাঝাৰত উপস্থিত আছিলোঁ। আমাৰ বিভিন্ন দল সংগঠন বা আমাৰ সামাজিক অনুষ্ঠান বা বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান সংগঠনসমূহৰ লগত কথা পাতিলোঁ আৰু তেখেতসকলে এক শান্তিৰ বাৰ্তালৈ চাৰিওফালে সুন্দৰভাৱে কাম কৰিছে।
অঞ্চলটো পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহ্বান জনাইছিল। তেওঁ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰীসিঙে কয় যে এই ঘটনা সন্দৰ্ভত 19 লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 20 জানুৱাৰীৰ বিক্ষিপ্ত ঘটনাত জড়িত 3 জনক আটক কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কোকৰাঝাৰৰ ঘটনাত আহত লোকসকলৰ স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লয়। তেওঁলোকক বিনামূলীয়াকৈ সকলো চিকিৎসা প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা অৰ্চনা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰা, গণেশগুৰি, লতাশিলৰ গণেশ মন্দিৰৰ উপৰি আগিয়াথুৰিৰ গণেশ মন্দিৰতো বহু লোকে গণেশ দেৱতাৰ পূজা কৰিছে। গুৱাহাটী মহানগৰীৰ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নৱদিহিৰাত গণেশ পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। বড়ো জনগোষ্ঠীৰ বাথৌ আৰু ব্ৰহ্মধৰ্মীয় মহাযজ্ঞৰে জনগোষ্ঠীয় লোকসকলে পূজা অৰ্চনা কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি উদ্যান কৰ্তৃপক্ষই গণেশ চতুৰ্থী উপলক্ষে হস্তী পূজাৰ আয়োজন কৰে। বনকৰ্মীসকলে উদ্যানখনৰ কৰ্তব্যত নিয়োজিত 68টা হাতীক পূজা অৰ্চনা আগবঢ়ায়। ইপিনে কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃন্ময় মূৰ্তিক প্ৰাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে মহানগৰীৰ বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজাৰ বাবে আজিৰে পৰাই উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাতো সৰস্বতী পূজাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত আয়োজন প্ৰায় সম্পূৰ্ণ হৈছে। খনিকৰ তথা মৃৎশিল্পীসকলে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিছে। বিশ্বনাথ জিলাতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত আজি সাংবাদিক সমাজকৰ্মী ৰবিজিৎ চৌধুৰীৰ সোঁৱৰণত এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 3টা ভাষানীতি পৰৱৰ্তী পদক্ষেপ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত এই বক্তৃতানুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ নিৰঞ্জন ৰায়ে এই বক্তৃতা অনুষ্ঠানত সভাপতিত্ব কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে বৰ্তমান শিক্ষা ব্যৱস্থাত 2টা ভাষাৰ নীতিহে থকাৰ কথা উল্লেখ কৰে। বিভিন্ন ভাষা ভাষী লোকেৰে পৰিপূৰ্ণ দেশত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কোনো এটা ভাষা জাপি দিয়াৰ নীতি নাই বুলি ডঃ পেগুৱে উল্লেখ কৰে।
মই সকলোকে স্পষ্ট কৰি দিওঁ যে আমাৰ মূলত টু লেংগুৱেজ এটা পলিচিহে মূলত চলি আছে। অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীয়ে MIL পঢ়ে আৰু ইংৰাজী ভাষাটো পঢ়ে। আপাৰ প্ৰাইমেৰীত তেওঁলোকৰ বাবে অপচন থাকে যে এটা তৃতীয় ভাষা বিষয় পঢ়াৰ কাৰণে, আৰু ছেকেণ্ডেৰীত মাধ্যমিকত 9, 10, 11, 12 ইলেক্টিভ ছাবজেক্ট থাকে, তাত তেওঁলোকে কোনো ভাষা অধ্যয়ন কৰিবও পাৰে বা নকৰি তেওঁলোকে বেলেগ ভাষাও গ্ৰহণ কৰিব পাৰে। গতিকে কোনো ধৰণৰ আজিৰ তাৰিখত কোনো ভাষাক কোনো অঞ্চলত ইম্পোজ কৰা, জাপি দিয়াৰ পলিচি ভাৰত চৰকাৰৰো নাই, অসম চৰকাৰৰো নাই। সকলোৰে স্বাধীনতা আছে, নিজৰ ইচ্ছা অনুযায়ী, নিজৰ বাছনি অনুযায়ী ভাষা এটা বাছি লৈ পেলাই তাক শিকা।
অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত আজি আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত আসন্ন বিধানসভা নিৰ্বাচনৰ লগতে দলৰ বিভিন্ন পৰ্যায়ৰ সাংগঠনিক বিষয় লৈ আলোচনা কৰা হয়। সভা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অতুল বৰাই কয় যে দলটোৰ শিপা সন্ধানত ব্ৰতী হ'ব। তেওঁ লগতে দলীয় কৰ্মীসকলে স্থানীয় পৰ্যায়ত দলৰ ভেটি শক্তিশালী কৰা আৰু জনসংযোগ বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে বুলি মন্তব্য কৰে। বৈঠকত জয়ৰ সম্ভাৱনা থকা সমষ্টিবোৰ চিনাক্ত কৰি অগ্ৰাধিকাৰৰ ভিত্তিত কথাবোৰ বিবেচনা কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। আসন্ন বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ তথা NDA মিত্ৰজোঁটৰ সম্ভাৱনা সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ এইদৰে কয়।
আমি এলায়েন্সত আছো, ৰাজ্যখনৰ যিটো সামগ্ৰিক পৰিস্থিতি যথেষ্ট এতিয়া ভাল বুলি আমাৰ দলৰ কৰ্মকৰ্তাসকলে কয়, মানে NDAৰ কাৰণে, আমাৰ মিত্ৰ দলৰ কাৰণে যথেষ্ট ভাল হৈ আছে। কাৰণ 2016 নিৰ্বাচনত ৰাইজে বহু আশা কৰি পেলাই মিত্ৰজোঁটক ক্ষমতাত বহুৱাইছিল, BJPৰ নেতৃত্বত ইয়াত চৰকাৰ হৈছিল, য'ত অসম গণ পৰিষদো 16 আছিল, আৰু আস্থা জয় কৰাৰ কাৰণে হয়তো 21 পুনৰ দলটোক দলকেইটাক ক্ষমতাত আনিলে, BJPৰ নেতৃত্বত ইয়াত চৰকাৰ হ'ল, য'ত আমি অংশীদাৰ হৈ আছোঁ। আৰু আজি সকলোৰে কথা বতৰা পাই এটাই আমি অনুভৱ কৰিছোঁ যে 2026 যি বিধানসভা নিৰ্বাচন হ'ব, এই বিধানসভা নিৰ্বাচন এইবাৰ যথেষ্ট ভাল হ'ব, এইকাৰণেই যে 2021ৰ পৰা এতিয়ালৈকে ৰাজ্যখনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি উন্নয়নমূলক কাম হৈছে, তো রাইজর সমর্থন বাড়িছে আর আমি অনুভব করছো যে এইবার এনডিএ ইয়াত হ্যাকট্রিক করব।
সভাত দলৰ জ্যেষ্ঠ নেতা ফণী ফুকন চৌধুৰী, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, সাধাৰণ সম্পাদক, সম্পাদকসকল আৰু ভাতৃ ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰমুখ্যে জিলা সমিতিৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। চিৰাং জিলাৰ চিদলি চিৰাং বিধানসভা সমষ্টিৰ 24,654 আত্মসহায়ক গোটৰ সদস্যৰ মাজত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰা হয়। জিলাখনৰ সুভাইজাৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। শ্ৰীমহিলাৰীয়ে মহিলাসকলক প্ৰাৰম্ভিক পুঁজিৰ ধনৰাশি উচিত কামত ব্যৱহাৰ কৰি স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে চৰকাৰৰ এই পদক্ষেপে মহিলাসকলক ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰা, ক্ষুদ্ৰ ব্যৱসায় সম্প্ৰসাৰণ কৰা আৰু পৰিয়ালৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব। পৰৱৰ্তী বাতৰি শুনক পূৰ্ণিমাৰ পৰা।
কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটত বিকশিত ভাৰত জি ৰামজী আইন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। এই আইনে শ্ৰমিকসকলক পূৰ্বৰ 100 দিনৰ পৰিৱৰ্তে 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰিব। নতুন আইনখনৰ অধীনত খেতিৰ বতৰত কৃষি কাৰ্যকো সাঙুৰি লোৱা হ'ব আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমগ্ৰ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি তোলা হ'ব। ইয়াৰ উপৰি গ্ৰামাঞ্চলৰ দীৰ্ঘকালীন সমৃদ্ধিত সহায় হোৱাকৈ স্থায়ী সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব। জনসাধাৰণৰ প্ৰত্যক্ষ অংশীদাৰিত্ব, স্বচ্ছ প্ৰশাসন ব্যৱস্থা আৰু গ্ৰামাঞ্চলৰ সম্পদ গঢ় দিয়াৰ লক্ষ্যৰে এই আইন ৰূপায়ণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে আজি এই আইনৰ ৰূপায়ণৰ বিভিন্ন দিশ সম্পৰ্কে সাংবাদিকক জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি যোৰহাট কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক ভৱিষ্যত গঢ়াৰ বাবে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা 24 জানুৱাৰীলৈ ঐতিহাসিক গুভা দেউৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে মেলা আৰম্ভ হয়। গুভাৰজা দীপসিং দেউৰজাই বন্তি প্ৰজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। মেলাথলীত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা আৰু দীপসিং দেউৰজাৰ লগতে মধ্য অসমৰ 21 গৰাকী তিৱাৰজাই শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মেলাৰ বৰঘৰ, ডেকাচাং, চাংঘৰ আদি পৰম্পৰাগত গৃহ মুকলি কৰে। আজি পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। কাইলৈ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। মামা মামীসকলে পাহাৰত উৎপাদিত বিভিন্ন সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে সামগ্ৰী বিনিময় কৰিব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হ'ব। সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে কুচকাৱাজৰ অনুশীলন আৰম্ভ হৈছে। আজি জিলাখনৰ 7খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে আৰক্ষী জোৱানে কুচকাৱাজৰ অনুশীলনত অংশ লয়। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আচাৰিকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত প্ৰদৰ্শন কৰা হ'ব। 7 খণ্ডৰ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত পৰহিলৈ নিশা 8:02 মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ডঃ সূৰ্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মীনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি চিলাপথাৰত অনুষ্ঠিত 2খন খেলৰ এখনত কেৰালা দলে পঞ্জাৱক 3-1 গলৰ ব্যৱধানত আৰু আনখনত মেঘালয় উৰিষ্যাক 1-0 গলত পৰাস্ত কৰে। পঞ্জাব আৰু কেৰালাৰ মাজৰ খেলখনত কেৰালাই প্ৰথমাৰ্ধৰ পৰা আধিপত্য বিস্তাৰ কৰে আৰু যতীন্দৰ সিং ৰাণাই হেডেৰে দিয়া গলৰ সহায়ত 1 গলৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয়াৰ্ধত যোৱাবাৰৰ ৰাণাৰ্ছ আপ কেৰালা দলে নিজৰ ছন্দ ঘূৰাই পায় আৰু খেলৰ 55 মিনিটত মনোজ এমৰ গলেৰে সমতা স্থাপন কৰে। পাছত মহম্মদ আজজলে 58 আৰু 62 মিনিটত 2টা গল দি কেৰালাৰ বিজয় নিশ্চিত কৰে। মেঘালয় আৰু উৰিষ্যাৰ মাজৰ খেলখনত বেবী চান্দে 23 মিনিটত দিয়া একমাত্ৰ গলেৰে মেঘালয় উৰিষ্যাক পৰাভূত কৰি 3 পইণ্ট অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ছুইজাৰলেণ্ডৰ ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি 4ৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 5জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি গ্ৰহণ, কোকৰাঝাৰ কাৰিগাঁৱৰ পৰিস্থিতি সুস্থিৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা অৰ্চনা, কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 2খন খেলত আজি পঞ্জাৱৰ বিৰুদ্ধে কেৰালা আৰু উৰিষ্যাৰ বিৰুদ্ধে মেঘালয়ৰ জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।